शांति। प्रिय दर्शक भाई बोनेदेर आजकेर भालो थाकुन प्रतिदिन ए अनुष्ठाने जानाई हार्दिक प्रीति ओ शुभेच्छा। आपनारा सकलेई आशा करी भालोई आछेन, सकलके जानाई सुस्वागतम। आजके आमरा जे विषयेर उपरे शुनबो तार शीर्षक होच्छे মধুর বচন বা মিষ্টি কথা। বচন বা কথা তো সকলেই বলে, কিন্তু যেমন মনে আসলো তেমন বলে দিলাম, এটা কি ঠিক? কড়া করে কাউকে কথা বলা, বিষ মাখানো কথা বলা, উত্তেজিত করার মতো কথা বলা, অপমান করে কথা বলা, এটা তো অবশ্যই কেউই পছন্দ করে না। না আর এইভাবে কর্কশ ভাষায় কথা বললে কি হয়?